এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে সমগ্ৰ দেশতে 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন দেশৰ প্ৰগতি আৰু সামৰিক শক্তিৰ প্ৰদৰ্শনেৰে নতুন দিল্লীৰ কৰ্তব্য পথত সাংস্কৃতিক ঐতিহ্যৰ প্ৰদৰ্শন গণৰাজ্য দিৱসৰ পেৰেডত বন্দে মাতৰমৰ 150 বছৰ আৰু অপাৰেচন সিন্দুৰৰ সাফল্য উদযাপন অসমৰ পুৰামাটিৰ শিল্প প্ৰতীক পথ হিচাপে প্ৰদৰ্শন ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱসৰ কাৰ্যসূচী খানাপাৰাত ৰাজ্যপাল লক্ষ্মীপ্ৰসাদ আচাৰ্য আৰু ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে উৎসাহ উদ্দীপনাৰে গণৰাজ্য দিৱস উদযাপন আৰু তিনিচুকীয়াত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ দ্বিতীয়খন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা এতিয়া শুনক বিতং বাতৰি দেশজুৰি আজি 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথৰ পৰা গণৰাজ্য দিৱস উদযাপনত ৰাষ্ট্ৰক নেতৃত্ব দিয়ে গণৰাজ্য দিৱসৰ কুচকাৱাজত দেশৰ বৰ্ণাঢ্য সংস্কৃতি আৰু সামৰিক শক্তিৰ অনবদ্য প্ৰদৰ্শন দেখিবলৈ পোৱা যায় এইবাৰৰ কুচকাৱাজত ব্ৰহ্মছ ছুপাৰছনিক ক্ষেপণাস্ত্ৰ প্ৰণালী T-90 ভীষ্ম টেংক অৰ্জুন মূল যুদ্ধ টেংক আপাচে 68 হেলিকপ্টাৰ প্ৰদৰ্শনৰ লগতে ৰবটিক ডগ মানৱবিহীন সেনা বাহন নিগ্ৰহ আদি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ পৰাক্ৰম প্ৰদৰ্শন কৰা হয় কৰ্তব্যপথত সেনাৰ তিনিটা বাহিনী স্থলসেনা নৌসেনা আৰু বায়ুসেনাই বিভিন্ন দুঃসাহসিক কাৰ্যকলাপেৰে শক্তি প্ৰদৰ্শন কৰে এইবছৰৰ গণৰাজ্য দিৱসৰ বিষয়বস্তু হৈছে স্বতন্ত্ৰতাৰ মন্ত্ৰ বন্দে মাতৰম আৰু সমৃদ্ধিৰ মন্ত্ৰ আত্মনিৰ্ভৰ ভাৰত কুচকাৱাজৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰে ইয়াৰ পাছত কৰ্তব্যপথত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় ৰাষ্ট্ৰপতিয়ে সশস্ত্ৰ বাহিনী অৰ্ধসামৰিক বাহিনী আন বাহিনীসমূহ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কেডেটসকলৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে কুচকাৱাজ আৰম্ভ হোৱাৰ লগে লগে বায়ুসেনাৰ বিমানেৰে পুষ্পবৃষ্টি কৰা হয় ঐক্যবদ্ধ যুঁজৰ জয় শীৰ্ষক শিৰোনামেৰে অপাৰেচন সিন্দুৰৰ প্ৰতীক পটো প্ৰদৰ্শন কৰা হয় এইবাৰৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ফন ডেৰ লিয়েন আৰু ইউৰোপীয় কাউন্সিলৰ সভাপতি এণ্টনিঅ লুই ছান্টোছ দা কোষ্টা মুখ্য অতিথি হিচাপে উপস্থিত থাকে কুচকাৱাজত বিভিন্ন ৰাজ্য কেন্দ্ৰীয়শাসিত অঞ্চল বিভিন্ন মন্ত্ৰালয় তথা বিভাগৰ 30টা প্ৰতীকপট প্ৰদৰ্শন কৰা হৈছে এই প্ৰতীকপটসমূহত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ পূৰ্ণ হোৱা আৰু বিভিন্ন খণ্ডত আত্মনিৰ্ভৰশীলতাৰে দেশৰ দ্ৰুত প্ৰগতিৰ দিশসমূহ প্ৰতিফলিত হয় এইবাৰৰ কুচকাৱাজত ধুবুৰীৰ আচাৰী কান্দিৰ বিখ্যাত পুৰামাটিৰ শিল্প প্ৰতীকপট হিচাপে প্ৰদৰ্শন কৰা হয়
মাৰ্চিং টেষ্টৰ কে বাদ আ ৰহী হে ভাৰত কি সমৃদ্ধ সাংস্কৃতিক বিৰাসত কি ঝলকিয়ো কি ঝাকিয়ো কি সবচে পহলে অসম কি ঝাকি असम के धुबरी जिले का आशारी कांडी गांव असम के पारंपरिक टेराकोटा शिल्पकारों का सबसे बड़ा केंद्र
ৰাজ্যৰ বিভিন্ন জিলাতো বিস্তৃত কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপন কৰা হয় গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই পতাকা উৰুৱায় নিজৰ ভাষণত ৰাজ্যপালগৰাকীয়ে দেশৰ কষ্টোপাৰ্জিত স্বাধীনতা প্ৰমূল্য বৰ্তাই ৰাখিবলৈ ৰাজ্যবাসীৰ প্ৰতি আহান জনায় অনুষ্ঠানত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাই ৰাজ্যপালে অসমৰ ঐতিহাসিক মঠ মন্দিৰ পৰ্যটনস্থল স্মাৰক আদিৰ সংৰক্ষণ আৰু সম্বৰ্ধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে তেওঁ বিশেষকৈ যুৱ সম্প্ৰদায়ক এই ঐতিহাসিক সম্পদসমূহ সংৰক্ষণ কৰি নতুন অসম গঢ়াৰ দিশত আগবাঢ়িবলৈ আহান জনায়
গণতন্ত্ৰ দিৱস কে ইছ পাৱন অৱসৰ পৰ হম আপনে সংবিধান কে নিৰ্মাতাঁক নমন এৱম বন্দন কৰোঁ সাথ হি উন সভী স্বতন্ত্ৰতা সেনানীক শ্ৰদ্ধা সুমন অৰ্পিত কৰোঁ জিনহনে দেশ কি স্বতন্ত্ৰতা কে লিয়ে আপনা সৰ্বস্ব নিছাৱৰ কিয়া মেৰে প্ৰিয় সমবাসীয়ো राष्ट्र हमें एक सूत्र में बांधता है राष्ट्र से संबंधित प्रतीकों का विशेष महत्व होता है राष्ट्र ध्वज हमारा स्वाभिमान है राष्ट्रगान हमारा आत्मसम्मान है और इसी प्रकार संविधान हमारी प्राण शक्ति है हम संविधान के प्रति निष्ठा रखते हुए सरकार के रूप में नागरिक के रूप में अपने अपने कर्तव्यों का पालन करते हैं यही संविधान के प्रति सच्चा सम्मान होगा इस वर्ष का गणतंत्र दिवस हमारे लिए विशेष और ऐतिहासिक महत्व रखता है क्योंकि राष्ट्र इस वर्ष বন্দে মাতৰম কি ৰচনা কে 150 বৰ্ষ পূৰ্ণ হোৱাৰ স্মৰণ কৰা
উল্লেখযোগ্য যে এইবেলি মিজোরাম আৰক্ষীৰ এটা দলৰ লগতে ৰাজ্যৰ 24টা দলে গুৱাহাটীৰ কুচকাৱাজত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ খনিকৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উৰুৱায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে দেশৰ হকে প্ৰাণাহুতি দিয়া শ্বহীদৰ প্ৰতি খনিকৰ খেলপথাৰত শ্ৰদ্ধা তৰ্পণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লাখ লাখ স্বাধীনতা সংগ্ৰামীৰ ত্যাগ আৰু বীৰ শ্বহীদসকলৰ বলিদানক ত্ৰিৰংগ পতাকাৰ গৌৰৱে প্ৰতিনিধিত্ব কৰে বুলি মত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসমৰ অৰ্থনীতি বিগত 5 বছৰত দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি মন্তব্য কৰে।
ভাৰতৰ ভিতৰত অসমেই হৈছে ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি। 2020ৰ পৰা 2025ৰ ভিতৰত ৰাষ্ট্ৰীয় উৎপাদনৰ গড় বৃদ্ধি হৈছিল 29%। তাৰ পৰিৱৰ্তে অসমৰ অৰ্থনৈতিক উন্নয়নৰ গড় হৈছে 45%। অৰ্থাৎ ভাৰতৰ উন্নয়নৰ গতিক পিছ পেলাই আজি অসমে ভাৰতৰ অৰ্থনৈতিক আকাশত এক নৱ উদিত পুৰুষ ৰূপে আত্মপ্ৰকাশ কৰিছে। আমাৰ ৰাজ্যৰ ঘৰুৱা উৎপাদনে এটা নতুন অভিলেখ স্থাপনৰ ফালে আগবাঢ়িছে।
ডাভোজত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ সন্মিলনত অসমে 1.5 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 30 জানুৱাৰীত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বিষয়েও ভাষণত উল্লেখ কৰে। তদুপৰি ছমাহৰ ভিতৰতে বিশ্ব ছেমিকণ্ডাক্টৰ মানচিত্ৰত অসমে স্থান লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে। বিগত 5 বছৰত অসমে অবৈধ দখলকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত আজি পুৱা উপ সঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়োৱে ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। মৰিগাঁও জিলাৰ জাগীৰোড সমজিলা প্ৰশাসনৰ উদ্যোগত জাগি ভকতগাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। অনুষ্ঠানত আৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কুচকাৱাজ প্ৰদৰ্শন কৰে। ইয়াৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ প্ৰতীকপটো প্ৰদৰ্শন কৰা হয়। নগাঁৱৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত মন্ত্ৰী নন্দিতা গাৰ্লোচাই ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত গণৰাজ্য দিৱসৰ অংশগ্ৰহণ কৰে। বঙাইগাঁৱত পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে দিৱসৰ কাৰ্যসূচীত অংশ লয়। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত চাংচাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ত্ৰিৰংগ পতাকা উৰুৱায়। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৰাষ্ট্ৰীয় পতাকা উৰুৱাই দিয়া ভাষণত দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণাহুতি দিয়াসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। দৰং জিলা প্ৰশাসনৰ উদ্যোগত মঙলদৈ কাছাৰী মৈদানত আজি গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গোলাঘাট জিলাত মন্ত্ৰী অজন্তা নেওগে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ত্ৰিৰংগ পতাকা উৰুওৱাৰ লগতে ৰাইজক উদ্দেশ্যি ভাষণ দিয়ে। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী অতুল বৰাই ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। এই কাৰ্যসূচীৰ পূৰ্বে তেওঁ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আৰু শ্বহীদ বেদীত পুষ্পাঞ্জলি তৰ্পণ কৰি শ্ৰদ্ধা জনায়। শোণিতপুৰ জিলাৰ চাৰ্চফিল্ডত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ লৈ মন্ত্ৰী অশোক সিংহালে দেশৰ হকে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। নিজৰ ভাষণত তেওঁ ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ সন্দৰ্ভত আলোকপাত কৰে। গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত অনুষ্ঠিত প্ৰতীকপট প্ৰতিযোগিতাত জনস্বাস্থ্য কাৰিকৰী বিভাগে প্ৰথম স্থান লাভ কৰে। পশুপালন আৰু পশু চিকিৎসা বিভাগে দ্বিতীয় আৰু কৃষি বিভাগে এই প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰে। কাছাৰ জিলাৰ শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী কৌশিক ৰায়ে অংশগ্ৰহণ কৰে। ধেমাজি জিলাত মন্ত্ৰী ডাঃ অনুজ পেগুৱে দিৱসৰ কাৰ্যসূচীত অংশ লৈ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। শিৱসাগৰ জিলাত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ লয়। হোজাই জিলাত জিলা আয়ুক্ত আৰু কোকৰাঝাৰ জিলাত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে গণৰাজ্য দিৱসৰ পতাকা উৰুৱায়। চৰাইদেউ জিলাত জিলা আয়ুক্ত আৰু বিশ্বনাথ জিলাত সমজিলা আয়ুক্তই ৰাষ্ট্ৰীয় পতাকা উৰুৱাই কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। গোৱালপাৰা জিলাৰ জেটিএছ খেলপথাৰত আয়োজিত দিৱসৰ কাৰ্যসূচীত প্ৰদীপ টিমুঙে পতাকা উৰুৱাই শ্বহীদসকলক স্মৰণ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শ্বিলঙৰ পল' গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল চি এইচ বিজয়শংকৰে ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। ৰাজ্যপালগৰাকীয়ে অনুষ্ঠানত দিয়া ভাষণত সংবিধানৰ প্ৰণেতাসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে মেঘালয়ত আইন শৃংখলা অটুট ৰখাৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ৰাজ্যৰ আৰক্ষী আৰু অন্যান্য সুৰক্ষা বাহিনীক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যখনে দ্ৰুতগতিত বিকাশৰ দিশে ধাৱমান হৈছে বুলি ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত আয়োজিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল কে টি পাৰ্ণায়কে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে ত্ৰিৰংগা পতাকা উত্তোলন কৰি সুৰক্ষা বাহিনীসমূহৰ লগতে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু ছাত্ৰ ছাত্ৰীসকলৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। মণিপুৰৰ ৰাজধানী ইম্ফলত 77 সংখ্যক গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই ৰাষ্ট্ৰীয় পতাকা উৰুওৱাৰ লগতে কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰি ভাষণ দিয়ে। তেওঁ লগতে সংবিধানৰ আদৰ্শ অটুট ৰাখি সৰ্বাম্মক বিকাশ আৰু সামাজিক ন্যায়ৰ বাবে শান্তি আৰু সম্প্ৰীতিৰে কাম কৰি যাবলৈ আহান জনায়। মিজোৰামৰ আইজলত ব্যাপক উৎসাহ উদ্দীপনাৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়। আইজলৰ লামুৱেল গ্ৰাউণ্ডত আয়োজিত মূল কাৰ্যসূচীত ৰাজ্যপাল ড০ বিজয় কুমাৰ সিঙে ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমতো উলহ মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়। ৰাজ্যত অনুষ্ঠিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সময়ত স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তি মৰ্মে আজি তিনিচুকীয়াত ৰাজ্যৰ দ্বিতীয়খন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয় মঙলদৈত স্থাপন কৰা হৈছে। বিশ্বমানৰ কাৰিকৰী শিক্ষা প্ৰদান কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন 200 কোটি টকা ব্যয় সাপেক্ষে 10 লাখ বৰ্গফুট এলেকাত নিৰ্মাণ কৰা হ'ব। নতুন দিল্লীৰ ৱৰ্ল্ড এডুকেশ্যন মিছনৰ সহযোগত বিশ্ববিদ্যালয়খন স্থাপন কৰা হ'ব। এই বিশ্ববিদ্যালয়ে উজনি অসমৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকলক দক্ষতা ভিত্তিত আৰু প্ৰযুক্তি আধাৰিত শিক্ষা প্ৰদানত সহায়ক হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। এই শিক্ষানুষ্ঠানখনত পৰম্পৰাগত শিক্ষাৰ লগতে আধুনিক পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ কয়। প্ৰায় 10,000 শিক্ষাৰ্থীয়ে একেলগে অধ্যয়ন কৰিব পৰা এই বিশ্ববিদ্যালয়ে প্ৰায় 2,500 লোকৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰি সমগ্ৰ অঞ্চলটোক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
আজি আমাৰ এডভান্টেজ আছাম 2.0 সময়ত আমি এডটেক স্কিল ইউনিভাৰ্চিটি এখন স্থাপন কৰাৰ বাবে MOU এখন কৰিছিল। এখেতসকলে অৰুণাচলত এখন বিশ্ববিদ্যালয় চলাই আছে য'ত 5,000তকৈ বেছি ষ্টুডেণ্ট আছে। তিনিচুকীয়াত আমাৰ প্লাষ্টিক পাৰ্কৰ লগতে তেওঁলোকে 250 কোটি টকা খৰচ কৰি এখন সুন্দৰ স্কিল বিশ্ববিদ্যালয় বনাব খুজিছে। আমি তেওঁলোকক মাতিও দিছোঁ বা মোক যিখিনি বিল্ডিং দেখুৱাইছে খুব অত্যাধুনিক পৰ্যায়ত কৰিব খুজিছে। সঁচাকৈয়ে যদি কামটো হৈ উঠে
নগাঁও জিলাৰ কাছমাৰীৰ বৰাগাঁও পথাৰত আজি কাছিয়লি শিশুনাথ সমাৰোহ অনুষ্ঠিত হয়। তৃতীয় বছৰৰ বাবে মুকলি পথাৰৰ নৰাৰ মাজত বাঁহেৰে সজ্জিত মঞ্চত কৃত্ৰিম শব্দ আৰু পোহৰ অবিহনে এই নাট সমাৰোহ অনুষ্ঠিত হয়। দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত এই সমাৰোহত বৰজহাৰ কমলাবাৰী শাখা সত্ৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী প্ৰদীপ কুমাৰ বৰা বৰবায়নক চলিত বছৰৰ কাছিয়লি বঁটা প্ৰদান কৰা হয়। সত্ৰ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত 4 দশক ধৰি আগবঢ়াই অহা বৰঙণিৰ বাবে তেওঁক এই বঁটাৰে সন্মানিত কৰা হয়। সমাৰোহত আজি কাছিয়লি গোষ্ঠীৰ সন্ধিৰ বাহ বুদ্ধি কাটো আহ, মৰিগাঁৱৰ মুখা সাংস্কৃতিক কেন্দ্ৰৰ সপোন, অসম নাট্য সন্মিলনৰ কাছিয়লি শাখাৰ মং দুন চুন খাম, খালৈগাঁৱৰ লাচিত বৰফুকন মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়ৰ শেষ নোহোৱা সাধু আৰু পুৰণি গুদামৰ নৱসৃষ্টি নাট্যগোষ্ঠী বিলাতলৈ যাব বুবু আৰু দীপালী নামৰ নাট পৰিৱেশন কৰা হয়। কাজিৰঙাৰ বাগৰি আৰক্ষীয়ে আজি অভিযান চলাই নাগালেণ্ডৰ পৰা নগাঁও অভিমুখী এখন বাহনৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই গাড়ীখনত লুকুৱাই অনা 23টা মাদক দ্ৰব্য ভৰ্তি টেমা জব্দ কৰে। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ মূল্য 5 কোটিৰো অধিক টকা হ'ব বুলি জানিব পৰা গৈছে। বৰপেটা জিলাৰ সৰ্থেবাৰীৰ গৰিয়াছত তলাত আজি আৰক্ষীয়ে অভিযান চলাই এজন মাদক দ্ৰব্য সৰবৰাহকাৰীক আটক কৰাৰ লগতে বুজন পৰিমাণৰ মাদক দ্ৰব্য উদ্ধাৰ কৰে। অভিযানত আৰক্ষীয়ে এখন মটৰচাইকেলো জব্দ কৰে। বাক্সা জিলাৰ মৈৰাজানত আজি গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি শালবাৰী মহকুমা সাংবাদিক সন্থা আৰু অসম চেম্বাৰ্ছ অব কমাৰ্চৰ বৰপেটা ৰোডৰ ব্যৱসায়ী সন্থাৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়। খেলখনত বৰপেটা ৰোড ব্যৱসায়ী সন্থাই শালবাৰী মহকুমা সাংবাদিক সন্থাক 7 ৰাণত পৰাজিত কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ পঢ়ি দিছো। সমগ্ৰ দেশতে 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন, দেশৰ প্ৰগতি আৰু সামৰিক শক্তিৰ প্ৰদৰ্শনেৰে নতুন দিল্লীৰ কৰ্তব্য পথত ভাৰতীয় ঐতিহ্যৰ প্ৰদৰ্শন, গণৰাজ্য দিৱসৰ পেৰেডত বন্দে মাতৰমৰ 150 বছৰ আৰু অপাৰেচন সিন্দুৰৰ সাফল্য উদযাপন, অসমৰ পোৰামাটিৰ শিল্প প্ৰতীকপট হিচাপে প্ৰদৰ্শন, ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱসৰ কাৰ্যসূচী, খানাপাৰাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ আৰু তিনিচুকীয়াত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ দ্বিতীয়খন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।